দুবাৰী বীজৰ তলত আমি ৰখি আছো। তোৰ ঘৰত বোম মাৰিব যদি নালাগে, কেৰাচিনৰ বটলত ভৰাই পিনে তই ওলাই আহ।
ওলাই আহ, উলুবাৰীৰ বীজৰ তলত ওলাই আহ।
আমি
শুনা, এই নুঠাৰ এই ফোনটো একো নকলে হব, এই ৰেকৰ্ডিং কৰিয়ে থাকে ন। শুনিবি আমাৰ, ওলাই আহ, ৰখি আছো আমি উলুবাৰীৰ বীজৰ তলত, নহলে বোম মাৰিম।
যেতিয়া বোম মাৰিম, ঘৰত জুই লাগিব, পলাই ওলাবি ন, দুটা হাত কাটিম আৰু লাউৰাটো কাটিম।
তাতে ভাল উলুবাৰীৰ বীজৰ ওলাই আহ তলত আহ।
ভাইকিটা খুৱাই পিনে লাউটো যেতিয়া পুৰা একদম টাইট হৈ যাব, লাউৰাত খাৰা কৰি পিনে বেগলেটৰ দৰে খুৱাই দিম।
কৰিম দে পুৰা টেকেনৰ নিচিনা,
নিজৰ দাও বন্ধু চব ওলাই আনবে, আমি হাতেদি লাগিম। দুৰ্গা পূজা বন্দুক চাও কিমান কাম দিয়ে। ৰিলেটিভৰ নাম নৱ বৰঠাকুৰ, আল্পনা বৰঠাকুৰ,
পূজা বৰঠাকুৰ,
দেখিছে তই যে কৈছিলি সেইদিনাখন আমাৰ ঘৰৰ পৰা ওলাই ওলাই 24 সোমাবি মাথাত।
ইমানে পাগলা হৈ আছে
চশমাযোৰো
তাকে ৰেণ্টত লৈছিলি ন বুঢ়া,
এতিয়া ৰেণ্টতে থাকি বুঢ়াকে আমেরিকার পরে খেদাই দিছে জানো ভাই,
গুইন্দেকক রাখি ললে
ও
গুইন্দেক রাখেল দাদা রাখে
রাখেল
পুরা
পুটে 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 কে ইয়া ঘর পরে খেদাই দিছে, তার সাথে অসমত আইল কো গুটি
পুরা ডিপ্রেশনত মানে ন, ওই পুরা বহুত দুঃখ ন, এগু নাই বে, আরো এখন বিয়া পাতি লবে সুদন হইলে সুদু বাড়ি নাই
লিখা
আছিল ন কুণাল, তুমি যে চাই আছিলা কি যে হব পুৰা, তই বহুত বেয়া মানুহ কেইটাৰ লগত লাগি লাগি নহয়,
57 ইয়াৰ্ছ হৈছে আৰু দেখাত কেলা এনেকুৱা 80 আপ নেকি,
আৰে তাৰ মাকৰ লগত
কি যে
পুরা দেখি আমার বয়স হয়ে হবো তো
মেনিদের চলে আসে।